এয়া আকাশবাণী। বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, দীৰ্ঘদিনীয়া সমস্যাৰাজিৰ পৰা মুক্ত হৈ দেশ দীৰ্ঘকালীন সমাধানৰ পথত দৃঢ়তাৰে অগ্ৰসৰ হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মন্তব্য কৰিছে। 2026 বিত্তীয় বৰ্ষত দেশৰ প্ৰকৃত মুঠ ঘৰুৱা উৎপাদনৰ বিকাশৰ হাৰ 7.4% হোৱাৰ সম্ভাৱনা আছে। মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ অন্ত্যেষ্টিক্ৰিয়া আজি সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আজি নিশা দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব আৰু প্ৰধানমন্ত্ৰী নগৰীয়া আৱাস যোজনাৰ অধীনত বৰ্তমানলৈকে 1,64,00,000ৰো অধিক বাসগৃহত অনুমোদন জনোৱা হৈছে। দীৰ্ঘদিনীয়া সমস্যাৰাজিৰ পৰা মুক্ত হৈ দেশ দীৰ্ঘকালীন সমাধানৰ পথত দৃঢ়তাৰে অগ্ৰসৰ হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মন্তব্য কৰিছে। বাজেট অধিৱেশনৰ আজি দ্বিতীয় দিনা নতুন দিল্লীৰ সংসদ ভৱন চৌহদত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীমোডীয়ে কয় যে সংস্কাৰ, প্ৰদৰ্শন আৰু ৰূপান্তৰ তেওঁৰ চৰকাৰৰ পৰিচয় হৈ পৰিছে আৰু দেশ সম্প্ৰতি সংস্কাৰৰ পথেৰে আগবাঢ়িছে। তেওঁ কয় যে চৰকাৰে কল্যাণকামী আঁচনিসমূহক সমাজৰ একেবাৰে শেষৰজন ব্যক্তিৰ ওচৰলৈ লৈ যোৱাত গুৰুত্ব আৰোপ কৰি আহিছে। তেওঁ কয় যে 2047 চনৰ ভিতৰত ভাৰতবৰ্ষ উন্নত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ লক্ষ্যত উপনীত হোৱাৰ দিশৰ পৰাও পৰৱৰ্তী 25 বছৰ গুৰুত্বপূৰ্ণ হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কালি সংসদৰ উভয় সদনক উদ্দেশ্যি দিয়া ভাষণ দেশৰ 140 কোটি জনসাধাৰণৰ আস্থাৰ অভিব্যক্তি বুলি শ্ৰীমোডীয়ে প্ৰকাশ কৰে। অলপতে ভাৰত ইউৰোপীয় সংঘ মুক্ত বাণিজ্য চুক্তিৰ চূড়ান্ত ৰূপ প্ৰদান সন্দৰ্ভত মত প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে ইয়াক ভাৰতবৰ্ষক আত্মবিশ্বাসেৰে ভৰা প্ৰতিযোগিতামুখী আৰু উৎপাদনশীল ৰাষ্ট্ৰৰূপে গঢ়াৰ দিশত লোৱা গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি অভিহিত কৰে। তেওঁ কয় যে মুক্ত বাণিজ্য চুক্তিৰ ফলত নতুন বজাৰ মুকলি হৈছে আৰু দেশত উৎপাদনকাৰীসকলে এই চুক্তিৰ সুফল গ্ৰহণ কৰা উচিত। তেওঁ লগতে কয় যে ভাৰতবৰ্ষৰ গণতন্ত্ৰ আৰু জনগাঁথনি বিশ্বৰ বাবে আশাস্বৰূপ আৰু সম্প্ৰতি দেশ বিশ্বৰ আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে।
For aspirational youth है, ये free trade for आत्मनिर्भर भारत है, और मुझे पक्का विश्वास है, खास करके जो भारत के manufacturers हैं, वे इस अवसर को अपनी क्षमताएं बढ़ाने के लिए करेंगे। भारत यूरोपियन यूनियन के बीच मदर ऑफ ऑल डील्स जिसको कहते हैं, वैसा समझौता हुआ है, एक अवसर है, और इस अवसर का सबसे पहला मंत्र ये होता है कि हम क्वालिटी पर बल दें। हम अब जब बाजार खुल गया है तो उत्तम से उत्तम क्वालिटी लेकर के बाजार में जाएं।
প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে সম্প্ৰতি দেশ আগবাঢ়িছে আৰু সেয়েহে বাধা সৃষ্টি কৰাৰ পৰিৱৰ্তে সমাধান উলিওৱাত সকলোৱে গুৰুত্ব আৰোপ কৰা উচিত। তেওঁ লগতে সকলোকে দেশৰ উন্নয়নৰ বাবে ইতিবাচকভাৱে কাম কৰিবলৈ আহ্বান জনায়। শ্ৰীমোডীয়ে কয় যে সংসদ গণতন্ত্ৰৰ মন্দিৰ স্বৰূপ আৰু সাংসদসকলে এই মন্দিৰৰ জৰিয়তে বিশ্ব সম্প্ৰদায়ক দেশৰ সামৰ্থ্য আৰু গণতন্ত্ৰৰ প্ৰতি নিজৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ স্পষ্ট বাৰ্তা প্ৰেৰণ কৰিব পাৰে। 2026 বিত্তীয় বৰ্ষত দেশৰ প্ৰকৃত মুঠ ঘৰুৱা উৎপাদনৰ বিকাশৰ হাৰ 7.4% হ'ব পাৰে আৰু 2027 বিত্তীয় বৰ্ষত এই হাৰ 6.8ৰ পৰা 7.2%ৰ ভিতৰত থকাৰ সম্ভাৱনা আছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি লোকসভাত দাখিল কৰা 2025-26 বিত্তীয় বৰ্ষৰ অৰ্থনৈতিক সমীক্ষাত এই অনুমান কৰা হৈছে। অৰ্থনৈতিক সমীক্ষা অনুসৰি 2026 বিত্তীয় বৰ্ষতো দেশৰ শক্তিশালী বিকাশৰ ধাৰা বৰ্তি থাকিব। প্ৰকৃত মুঠ ঘৰুৱা উৎপাদনৰ প্ৰথমটো অগ্ৰিম অনুমানত মূলত ঘৰুৱা চাহিদা বৃদ্ধিৰ বাবে এই হাৰ 7.4% হ'ব পাৰে বুলি কোৱা হৈছে। অৰ্থনৈতিক সমীক্ষাত ভূ ৰাজনৈতিক উত্তেজনা আৰু গুৰুত্বপূৰ্ণ অৰ্থব্যৱস্থাসমূহৰ মাজত বাণিজ্য ক্ষেত্ৰত সৃষ্টি হোৱা বাধাৰ বাবে গোলকীয় অৰ্থনৈতিক বাতাবৰণ অনিশ্চিত হৈ থাকিব বুলি উল্লেখ কৰা হৈছে। বিমান দুৰ্ঘটনাত কালি মৃত্যু হোৱা নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টীৰ সভাপতি তথা মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ অন্ত্যেষ্টিক্ৰিয়া আজি পুণেৰ বাৰামতীৰ বিদ্যা প্ৰতিষ্ঠান খেলপথাৰত সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হয়। পাৱাৰৰ অন্ত্যেষ্টিক্ৰিয়াত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰী, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাৰ্ণাৱিছ, ৰাজ্যমন্ত্ৰী ৰামদাস আঠাৱলে, প্ৰতাপ ৰাও যাদৱ, উপ মুখ্যমন্ত্ৰী একনাথ সিন্দে, গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তকে ধৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কেইবাগৰাকী জ্যেষ্ঠ নেতা উপস্থিত থাকি শ্ৰদ্ধা নিবেদন কৰে। পুণেৰ বাৰামতী বিমানবন্দৰৰ সমীপত কালি এটা বিমান দুৰ্ঘটনাত অজিত পাৱাৰৰ লগতে আন 5 জন লোকৰ মৃত্যু হয়। 66 বছৰ বয়সীয়া অজিত পাৱাৰৰ আকস্মিক মৃত্যুৱে মহাৰাষ্ট্ৰৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনত ৰাজনৈতিক শূন্যতাৰ সৃষ্টি কৰিছে। পাৱাৰৰ নেতৃত্বত চলা নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টীৰ ভৱিষ্যৎ সন্দৰ্ভতো আলোচনা কৰা হৈছে। পুনৰ কৈছো, দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ ব্লেক বক্স উদ্ধাৰ কৰা হৈছে বুলি অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আজি নিশা দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব। এই ভ্ৰমণকালত তেওঁ ডিব্ৰুগড়ত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কাইলৈ ডিব্ৰুগড়ত অসম বিধানসভাৰ দ্বিতীয়টো চৌহদৰ আধাৰশিলা স্থাপন কৰিব। 284 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই চৌহদৰ ভিতৰত বিধানসভা ভৱন, বিধায়কৰ আৱাসগৃহ, প্ৰেক্ষাগৃহ আৰু বেৰেক থাকিব। তেওঁ লগতে জিলাখনৰ ক্ৰীড়াখণ্ডত নতুন যুগৰ সূচনাৰে খনিকৰত বহুমুখী ক্ৰীড়া প্ৰকল্পৰ প্ৰথম পৰ্যায়ৰ উদ্বোধন কৰাৰ উপৰি দ্বিতীয় পৰ্যায়ৰ কামৰ আধাৰশিলা স্থাপন কৰিব। খনিকৰ পেৰেড গ্ৰাউণ্ডত কাইলৈ দিনৰ 11 বজাত হ'বলগীয়া এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। শ্ৰীশ্বাহে এই অনুষ্ঠানতে উত্তৰ পূৰ্বাঞ্চলত বন্যপ্ৰাণী সংৰক্ষণৰ অভিলাষী পদক্ষেপ হিচাপে ডিব্ৰুগড়ৰ দিনজানত বন্যপ্ৰাণী স্বাস্থ্য আৰু গৱেষণা প্ৰতিষ্ঠানৰ আধাৰশিলা স্থাপন কৰিব। গৃহমন্ত্ৰীগৰাকীয়ে কাইলৈ সন্ধিয়াৰ ভাগত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত ৰাজনৈতিক আলোচনাত অংশ ল'ব। প্ৰধানমন্ত্ৰী নগৰীয়া আৱাস যোজনাৰ অধীনত বৰ্তমানলৈকে 1,64,00,000ৰো অধিক বাসগৃহত অনুমোদন জনোৱা হৈছে বুলি কেন্দ্ৰীয় চৰকাৰে জানিবলৈ দিছে। লোকসভাত আজি সোধা পৰিপূৰক প্ৰশ্নৰ উত্তৰত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী তুখন চাহুৱে এই কথা সদৰি কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে অনুমোদিত বাসগৃহসমূহৰ ভিতৰত 98,00,000ৰো অধিক বাসগৃহ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে আৰু এই বাসগৃহসমূহ ইতিমধ্যে হিতাধিকাৰীক গতাই দিয়া হৈছে। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰৰ 2,00,000 কোটি টকাৰ সাহায্যৰে 1,00,000,000ৰো অধিক লোকে এই আঁচনিৰ লাভ গ্ৰহণ কৰিছে। চৰকাৰে সবকা সাথ সবকা বিকাশ মন্ত্ৰৰে কাম কৰি আহিছে আৰু এই মন্ত্ৰ সাৰোগত কৰিয়ে সংখ্যালঘু সম্প্ৰদায়ৰ বাবে 22,00,000, অনুসূচিত জাতি আৰু জনজাতি সম্প্ৰদায়ৰ বাবে 24,00,000 আৰু অন্যান্য পিছপৰা শ্ৰেণীসমূহৰ বাবে 42,00,000ৰো অধিক বাসগৃহত অনুমোদন জনোৱা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজত অলপতে সম্পাদিত মুক্ত বাণিজ্য চুক্তিক লৈ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে কৰা মন্তব্য খাৰিজ কৰিছে। মন্ত্ৰীগৰাকীয়ে ভাৰত আৰু ইউৰোপীয় সংঘৰ উভয়ৰ বাবে চুক্তিখন লাভদায়ক বুলি মন্তব্য কৰিছে। কংগ্ৰেছ নেতাগৰাকীয়ে উত্থাপন কৰা অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শ্ৰীগোৱেলে কয় যে ক্ষমতাত থকাৰ সময়ত সময়মতে সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰাসকলে চুক্তিখনৰ সমালোচনা কৰাটো সঁচাকৈ আচৰিত কথা। মন্ত্ৰীগৰাকীয়ে এলানি টুইটযোগে কয় যে পূৰ্বতে দেশে এনে নিষ্ক্ৰিয়তাৰ বাবে ব্যাপক লোকচান ভৰিবলগীয়া হৈছে। ৰাজ্যসভাৰ সাংসদ জয়ৰাম ৰমেশে কৰা মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে চুক্তিখনে 25,00,000 কোটি ডলাৰৰ মুঠ ঘৰুৱা উৎপাদনৰ অৰ্থব্যৱস্থাসমূহক ঐক্যবদ্ধ কৰিছে। তেওঁ কয় যে চুক্তিখন অকল এটা পক্ষৰ বাবে নহয় বৰং উভয় পক্ষৰ বাবে লাভদায়ক হ'ব। 77 সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ সামৰণি উপলক্ষে নতুন দিল্লীৰ বিজয় চৌকত আজি বিটিং দি ৰিট্ৰিট 2026 অনুষ্ঠিত হ'ব। এই অনুষ্ঠানত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে অন্যান্য কেন্দ্ৰীয় মন্ত্ৰীসকল উপস্থিত থাকিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিটিং দি ৰিট্ৰিট অনুষ্ঠানক ভাৰতৰ বৰ্ণাঢ্য সামৰিক ঐতিহ্যৰ শক্তিক প্ৰদৰ্শন কৰা হ'ব বুলি উল্লেখ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে দেশৰ সুৰক্ষাৰ বাবে জীৱন সমৰ্পণ কৰা সশস্ত্ৰ বাহিনীক লৈ দেশে গৌৰৱবোধ কৰে। গাজা শান্তি চুক্তি দ্বিতীয় পৰ্যায়ত উপনীত হোৱাৰ সময়ত ভাৰতে গাজা সংঘৰ্ষৰ অৱসানৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰ চলোৱা প্ৰচেষ্টাক ভূয়সী প্ৰশংসা কৰিছে। মধ্যপ্ৰাচ্যৰ পৰিস্থিতি সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত হোৱা আলোচনাত অংশগ্ৰহণ কৰি ভাৰতৰ স্থায়ী প্ৰতিনিধি পি হৰিছে হামাছৰ নাম নোলোৱাকৈ সন্ত্ৰাসবাদক গৰিহণা দিয়ে। তেওঁ কয় যে 2023 চনত ইজৰাইলৰ ওপৰত হোৱা আক্ৰমণৰ বাবে গাজা সংকট সৃষ্টি হয়। শ্ৰীহৰিছে কয় যে সভ্য সমাজত সন্ত্ৰাসবাদৰ কোনো স্থান নাই আৰু সকলো ধৰণৰ সন্ত্ৰাসবাদক গৰিহণা দিয়া উচিত। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। দীৰ্ঘদিনীয়া সমস্যাৰাজিৰ পৰা মুক্ত হৈ দেশ দীৰ্ঘকালীন সমাধানৰ পথত দৃঢ়তাৰে অগ্ৰসৰ হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। 2026 বিত্তীয় বৰ্ষত দেশৰ প্ৰকৃত মুঠ ঘৰুৱা উৎপাদনৰ বিকাশৰ হাৰ 7.4% হোৱাৰ সম্ভাৱনা আছে। মহাৰাষ্ট্ৰ উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ অন্ত্যেষ্টিক্ৰিয়া আজি সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আজি নিশা দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব আৰু প্ৰধানমন্ত্ৰী নগৰীয়া আৱাস যোজনাৰ অধীনত বৰ্তমানলৈকে 1,64,00,000ৰো অধিক বাসগৃহত অনুমোদন জনোৱা হৈছে। এতিয়া বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।